আদিপুস্তক 29 অধ্যায়। যাকোবৰ বিবাহ আৰু তেওঁ 11 পুত্ৰৰ জন্ম। পাছত যাকোবে যাত্ৰা কৰি পূব দেশীয় লোকসকলৰ দেশ পালেগৈ। তাত তেওঁ চাৰিওফালে চাই পথাৰৰ মাজত এটা নাদ দেখা পালে। সেই নাদটোৰ ওচৰত 3 জাক মেৰচাক শুই আছিল। ৰখীয়াবোৰে সেই নাদৰ পৰা জাকবোৰক পানী খুৱায়। নাদটোৰ মুখত এটা ডাঙৰ শিল আছিল। যেতিয়া মেৰচাগৰ জাকবোৰ আহি তাৰ কাষত গোট খায়, তেতিয়া ৰখীয়াবোৰে নাদৰ মুখৰ পৰা শিলটো আঁতৰাই মেৰচাগবোৰক পানী খুৱায়। আৰু তাৰ পাছত পুনৰাই নাদৰ মুখত শিলটো আগৰ দৰে থৈ দিয়ে। যাকোবে তেওঁলোকক সুধিলে, হে ভাইসকল, আপোনালোক ক'ৰ মানুহ? তেওঁলোকে ক'লে, আমি হাৰণৰ মানুহ। যাকোবে তেওঁলোকক সুধিলে, আপোনালোকে নাহৰ পুনাতি লাবণক চিনি পায়নে? তেওঁলোকে ক'লে, হয়, আমি চিনি পাওঁ। তেওঁলোকক সুধিলে, তেওঁ ভালে আছেনে? তেওঁলোকে ক'লে, হয়, তেওঁ ভালে আছে। সোৱা চাওক, তেওঁ জীয়েক ৰাহেলে মেৰচাগৰ জাক লৈ আহিছে। যাকোবে ক'লে, চোৱা, বেলি পৰিবলৈ এতিয়াও বহুত দেৰি আছে। পশুবোৰ এঠাইত গোট খোৱাৰ সময় এতিয়াও হোৱা নাই। আপোনালোকে মেৰচাকবোৰক পানী খুৱাই আকৌ চৰাবলৈ যাওক। কিন্তু তেওঁলোকে ক'লে, আটাইবোৰ পশুৰ জাক একেলগে গোট নাখায়, মানে আমি সেইবোৰক পানী খুৱাব নোৱাৰোঁ। পাছৰ নাদৰ মুখৰ পৰা শিলটো আঁতৰোৱা হ'ব, আৰু তেতিয়াহে আমি মেৰচাকবোৰক পানী খুৱাব পাৰিম। যাকোবে তেওঁলোকৰ সৈতে কথা বাৰ্তা হৈ থাকোঁতেই ৰাহেলে নিজৰ পিতৃৰ মেৰচাকবোৰক লৈ সেই ঠাই পালেহি, কিয়নো তেওঁ সেই জাকবোৰক চৰাইছিল। যাকোবে নিজৰ মোমায়েক লাবণৰ জীয়েক ৰাহেল আৰু তেওঁ মেৰচাকবোৰক দেখি ওচৰ চাপি গ'ল। তেওঁ নাদৰ মুখৰ পৰা শিলচটা আঁতৰাই দি মেৰচাগৰ জাকক পানী খুৱালে। তাৰ পাছত যাকোবে ৰাহেলক চুমা খাই বৰকৈ কান্দিবলৈ ধৰিলে। তেওঁ ৰাহেলক জনালে যে তেওঁ তাই পিতৃৰ আত্মীয় ৰেবেকাৰ ল'ৰা। তেতিয়া ৰাহেলে দৌৰি গৈ নিজৰ পিতৃক এই কথা জনালে। লাবণে নিজৰ ভনীয়েকৰ ল'ৰা যাকোব অহাৰ খবৰ পাই আগবাঢ়ি নিবলৈ দৌৰি আহি তেওঁক সাবুতি ধৰি চুমা খালে আৰু নিজৰ ঘৰলৈ লৈ গ'ল। তেতিয়া যাকোবে লাবণক তেওঁ অহাৰ সকলো কথা জনালে। লাবণে তেওঁক ক'লে, তুমি সঁচাকৈয়ে মোৰ শৰীৰৰ হাড় আৰু মঙহৰ লোক। তাৰ পাছত যাকোব লাবণৰ ঘৰত এমাহ থাকিল। এদিন লাবণে যাকোবক ক'লে, তুমি মোৰ আত্মীয় হোৱাৰ বাবে জানো বিনা পৰিশ্ৰমিকেৰে মোৰ সেৱা কৰা উচিত। তুমি কি বেচ ল'বা তাক মোক কোৱা। লাবণৰ দুজনী জীয়েক আছিল। তাৰে বৰজনীৰ নাম লেয়া আৰু সৰুজনীৰ নাম ৰাহেল। লেয়াৰ চকু দুটা দুৰ্বল দৃষ্টিশক্তি আছিল, কিন্তু ৰাহেল গঠনত ধুনীয়া আৰু দেখনীয়া আছিল। যাকোবে ৰাহেলক প্ৰেম কৰিছিল, সেয়ে তেওঁ ক'লে, আপোনাৰ সৰু ছোৱালী ৰাহেলৰ কাৰণে মই 7 বছৰ আপোনাৰ সেৱা কৰি দিম। তেতিয়া লাবণে ক'লে, ৰাহেলক আন কোনো মানুহক দিয়াতকৈ তোমাক দিয়াই ভাল, তুমি মোৰ লগতে থাকা। সেয়েহে যাকোবে ৰাহেলৰ কাৰণে 7 বছৰ সেৱা কাৰ্য কৰিলে। ৰাহেলক প্ৰেম কৰাৰ কাৰণে সেই বছৰবোৰ যাকোবৰ মনত মাত্ৰ অলপ দিন যেন লাগিল। তাৰ পাছত যাকোবে লাবণক ক'লে, মোৰ কামৰ কাল পূৰ হৈ গ'ল, গতিকে মই যেন বিবাহত বহিব পাৰোঁ, সেয়ে মোৰ ভাইজাক মোক দিয়ক। তেতিয়া লাবণে সেই ঠাই সকলো মানুহক গোটাই এটা ভোজৰ আয়োজন কৰিলে। পাছত সন্ধ্যা সময়ত লাবণে তেওঁৰ জীয়েক লেয়াক আনি যাকোবৰ ওচৰত দিলে আৰু যাকোবে লেয়াক শয্যাৰ সংগী কৰিলে। লাবণে নিজৰ দাখি জিলপাক জীয়েক লেয়াক তেওঁৰ দাখি হিচাপে দিলে। ৰাতিপুৱা হোৱাত যাকোবে আচৰিত হৈ দেখিলে যে এওঁ দেখোন লেয়াহে। যাকোবে লাবণক ক'লে, আপুনি মোলৈ এইটো কি কাম কৰিলে? ৰাহেলৰ কাৰণে মই জানো আপোনাক সেৱা কৰা নাছিলোঁ, তেন্তে মোক কিয় চলনা কৰিলে? তেতিয়া লাবণে ক'লে, ডাঙৰজনীয়ে আগেৰে সৰুজনীক বিয়া দিয়া আমাৰ নিয়ম নাই। এতিয়া তুমি মোৰ এই ছোৱালী বিবাহৰ উৎসৱ সপ্তাহ সম্পূৰ্ণ কৰা। তুমি আৰু 7 বছৰ মোৰ সেৱা কৰিলে আমি তোমাক আনজনীও দিম। তেতিয়া জাকুবে সেইদৰেই কৰিলে আৰু লেয়াৰ সপ্তাহো সম্পূৰ্ণ কৰিলে। তাৰ পাছত লাবণে তেওঁৰ জীয়েক ৰাহেলকো তেওঁৰ লগত বিয়া দিলে। লাবণে তেওঁৰ দাসি বিলহাকো জীয়েক ৰাহেলক তেওঁৰ দাসি ৰূপে দিলে। এইদৰে জাকুবে ৰাহেলকো বিয়া কৰিলে, কিন্তু তেওঁ লেয়াতকৈ ৰাহেলক অধিক প্ৰেম কৰিলে। তাৰ পাছত তেওঁ আৰু 7 বছৰ খাতি লাবণৰ সেৱা কৰিলে। লেয়াৰ পুত্ৰসকল, জিহুৱাই লেয়াক অৱহেলা কৰা দেখি তেওঁ গৰ্ভধাৰণৰ ক্ষমতা দিলে, কিন্তু ৰাহেল নিঃসন্তান হ'ল। লেয়া গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তান জন্ম দিলে আৰু তাৰ নাম থলে ৰুবেন, পুত্ৰক চোৱা, কিয়নো তেওঁ ক'লে, জিহুৱাই মোৰ দুখ দেখিলে, সেয়ে এতিয়া মোৰ স্বামীয়ে মোক প্ৰেম কৰিব। তাৰ পাছত লেয়া পুনৰ গৰ্ভৱতী হ'ল আৰু তেওঁৰ এটি পুত্ৰ জন্মিল। তেওঁ ক'লে, মোক অৱহেলা কৰাৰ কথা জিহুৱাই শুনিলে আৰু সেয়ে মোক এই ল'ৰাটিও দিলে। তেওঁ সেই পুত্ৰৰ নাম চিমুয়ন, শ্ৰৱণ ৰাখিলে। পুনৰ তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক'লে, এইবাৰ মোৰ স্বামী মোত আসক্ত হ'ব, কিয়নো মই তেওঁলৈ 3টি পুত্ৰ প্ৰসৱ কৰিলোঁ। এইবুলি তেওঁ ল'ৰাটোৰ নাম লেবি ৰাখিলে। তাৰ পাছত তেওঁ পুনৰাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক'লে, এইবাৰ মই জিহুৱাৰ প্ৰশংসা কৰিম, সেয়ে তেওঁ ল'ৰাটোৰ নাম জিহুদা ৰাখিলে। তাৰ পাছত তেওঁ আৰু সন্তান জন্ম নহ'ল।